এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই কুমাৰ ডেভিদ দাস। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ে ন্যায়াধীশ আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে আশুতোষ কুমাৰ পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত হৈ আছিল। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তিত অনুমোদন জনাইছিল। কলেজিয়ামৰ অনুমোদনৰ ভিত্তিত কালি আইন আৰু ন্যায় মন্ত্ৰালয়ে আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে। মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নীত কৰা ৰাজ্যৰ 7খন শিক্ষানুষ্ঠানত কালি উপাচাৰ্য নিযুক্তি দিয়া হয়। যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত অধ্যাপক জ্যোতিপ্ৰসাদ শইকীয়াক, শিৱসাগৰ বিশ্ববিদ্যালয়ত অধ্যাপক মহাদেৱ পাটগিৰিক, নগাঁও বিশ্ববিদ্যালয়ত অধ্যাপক হিতেশ ডেকাক, উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয়ত অধ্যাপক মুকুল বৰাক, বঙাইগাঁও বিশ্ববিদ্যালয়ত অধ্যাপক তাৰিণী চন্দ্ৰ ডেকাক, শিলচৰৰ গুৰুচৰণ বিশ্ববিদ্যালয়ত অধ্যাপক নিৰঞ্জন ৰয়ক আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়ত অধ্যাপক গণেশ চন্দ্ৰ ৱাৰীক উপাচাৰ্য পদত নিযুক্তি দিয়া হৈছে। এই উপাচাৰ্য নিযুক্তিৰ পাছতেই কেইখন বিশ্ববিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়াসহ অন্যান্য বিদ্যায়তনিক কাম কাজ আৰম্ভ কৰিব পৰা যাব। উল্লেখযোগ্য যে 2023 চনত অসম চৰকাৰে 7খন নতুন বিশ্ববিদ্যালয় আইন গৃহীত কৰিলেও শিৱসাগৰ বিশ্ববিদ্যালয়ৰ বাহিৰে আন বিশ্ববিদ্যালয়কেইখনত উপাচাৰ্য নিযুক্তি নিদিয়াত বিদ্যায়তনিক কাম কাজ আৰম্ভ কৰিব পৰা হোৱা নাছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঘাঁহনি অঞ্চলত বিচৰণ কৰা পক্ষীৰ জৰীপ সম্পন্ন হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক ডঃ সোণালী ঘোষে এই কথা প্ৰকাশ কৰি এই জৰীপত মুঠ 43টা প্ৰজাতিৰ পক্ষীৰ বিচৰণ নিশ্চিত কৰিছে। ইয়াৰ ভিতৰত এটা অতি বিপন্ন আৰু দুটা বিপন্নপ্ৰায় প্ৰজাতিৰ পক্ষীৰ উপস্থিতি ধৰা পৰিছে বুলি তেওঁ প্ৰকাশ কৰে। সঞ্চালকগৰাকীয়ে কয় যে প্ৰথমবাৰৰ বাবে কাজিৰঙাত হোৱা এই জৰীপৰ ফলাফল অতি সন্তোষজনক। বিপন্ন প্ৰজাতিৰ পক্ষীবিদ বেংগল ফ্লৰিকান বুলিও সঞ্চালকগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে দুটা পদ্ধতিৰে এই জৰীপ চলোৱা হৈছিল। পইণ্ট কাউণ্ট শীৰ্ষক জৰীপত প্ৰতি 15 মিনিটৰ মূৰে মূৰে ঘাঁহনি অঞ্চলত পক্ষীৰ জৰীপ চলোৱা হয়। একেদৰে একোষ্ঠী শীৰ্ষক জৰীপত পক্ষীৰ মাত যন্ত্ৰৰ দ্বাৰা বাণীবদ্ধ কৰা হয়। এই জৰীপত বিপন্ন প্ৰজাতিৰ ফিন্স উইভাৰ বা টুকুৰা চৰাইৰ এটা প্ৰজনন কলনী কহৰা বনাঞ্চলত প্ৰত্যক্ষ কৰা হয়। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে বিজ্ঞানীৰ দল, দক্ষ পক্ষী নিৰীক্ষক আৰু গৱেষকে এই জৰীপ সম্পন্ন কৰে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বিবৃতিযোগে এই কথা প্ৰকাশ কৰিছে। কাজিৰঙা আৰু ইয়াৰ আশে পাশে পূব অসম, বিশ্বনাথ আৰু নগাঁও বন্যপ্ৰাণী সংমণ্ডলক সামৰি কৰা এই জৰীপ সন্দৰ্ভত উদ্যানখনৰ তৰফৰ পৰা প্ৰতিবেদন প্ৰকাশ কৰা হৈছে। জনজাতি গৌৰৱ বৰ্ষৰ অংশ হিচাপে কালি শিৱসাগৰ জিলাৰ ৰাজীৱ গান্ধী পেট্ৰলিয়াম প্ৰযুক্তি প্ৰতিষ্ঠানত ৱেল্ডিং আৰু ফেব্ৰিকেশ্যনৰ 5-দিনীয়া দক্ষতা বিকাশ কাৰ্যসূচী আৰম্ভ হয়। এই আৱাসিক প্ৰশিক্ষণ কাৰ্যসূচীত বহুকেইগৰাকী ছাত্ৰী তথা জনজাতি প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। পেট্ৰলিয়াম খণ্ডত দক্ষ মানৱ সম্পদ সৃষ্টিৰ লক্ষ্যৰে আয়োজন কৰা এই কাৰ্যসূচী কালি প্ৰতিষ্ঠানখনৰ অধ্যক্ষ ডঃ হৰিশ হিৰানীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ONGCৰ সদৌ ভাৰত অনুসূচিত জাতি জনজাতি কৰ্মচাৰী কল্যাণ সন্থাৰ সভাপতি দেম্বিৰাম পাংগিঙে এই পদক্ষেপৰ শলাগ লয়। এনে কাৰ্যসূচীৰ জৰিয়তে পিছপৰা জাতি জনজাতি ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব বুলি শ্ৰীপাংগিঙে মন্তব্য কৰে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি স্বচ্ছতা প্ৰশিক্ষণৰ অংশ হিচাপে শৈক্ষিক প্ৰতিষ্ঠানটোৰ আখৈফুটীয়া গোহাঁইগাঁৱৰ চৌহদত গছপুলি ৰোপণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। এই ৰোগত আক্ৰান্ত হৈ কেইবাজনো লোকে প্ৰাণ হেৰুওৱাৰ লগতে বহু লোক চিকিৎসাধীন হৈ আছে। উজনি আৰু নামনি অসমৰ কেইবাখনো জিলাৰ লগতে বৰাক উপত্যকাত কমেও 250 জন লোক এই ৰোগত আক্ৰান্ত হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। নলবাৰী, গোলাঘাট আৰু দৰং জিলাত সৰ্বাধিক লোক এই ৰোগত আক্ৰান্ত হৈছে। নলবাৰীত 19, গোলাঘাট আৰু দৰঙত 18 জনকৈ লোক এই ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে। ৰোগৰ ফলত 24 জন লোকৰ মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। ডিব্ৰুগড়ৰ খনিকৰত কালি মটক স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয়ত শিক্ষিত যুৱক যুৱতীসকলৰ বাবে দক্ষতা বিকাশ আৰু আত্মনিয়োগৰ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত প্লাম্বাৰৰ লগতে এয়াৰ কণ্ডিচনাৰ মেৰামতিৰ প্ৰশিক্ষণ দিয়া হয়। মটক স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী ডেভিড চেতিয়াই এই কৰ্মশালা মুকলি কৰে। অঞ্চলটোৰ ভালেসংখ্যক যুৱক যুৱতীয়ে এই প্ৰশিক্ষণ কৰ্মশালাত অংশগ্ৰহণ কৰে। আমাৰ এতিয়াৰ বাতৰিত ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।